এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, নামৰূপ সাৰ কাৰখানাত বছৰি 12,70,000 মেট্ৰিক টন উৎপাদনক্ষম এমনিয়া ইউৰিয়া প্ৰকল্প স্থাপনৰ প্ৰস্তাৱত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 3,88,358 হিতাধিকাৰীক আনুষ্ঠানিকভাৱে গৃহ অনুমোদন পত্ৰ বিতৰণ, অসমত 4 আৰু 6 লেনযুক্ত পথ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ বাবে কেন্দ্ৰৰ 3,00,000 কোটি টকা ব্যয়ৰ পৰিকল্পনা, দৰং জিলাক দেশৰ ৰেল মানচিত্ৰত অন্তৰ্ভুক্ত কৰোৱাৰ উদ্দেশ্যে সাংসদ দিলীপ শইকীয়াৰ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ, আৰু গুৱাহাটীৰ বৰ্ষাপাৰাত হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ খেল দুখনৰ বাবে আজি দ্বিতীয় দিনাও কাউণ্টাৰত টিকট বিক্ৰী। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় মন্ত্ৰীসভাই নামৰূপত ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ বৰ্তমানৰ চৌহদত বছৰি 12,70,000 মেট্ৰিক টন উৎপাদনক্ষম এমনিয়া ইউৰিয়া প্ৰকল্প স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই প্ৰস্তাৱত অনুমোদন দিয়া হয়। এই প্ৰকল্পত ৰাজ্য চৰকাৰৰ 40%, ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ 11%, হিন্দুস্তান উৰ্বাৰক এণ্ড ৰসায়ন লিমিটেডৰ 13%, ৰাষ্ট্ৰীয় সাৰ লিমিটেডৰ 18% আৰু অইল ইণ্ডিয়া লিমিটেডৰ 18% অংশীদাৰিত্ব থাকিব। আনুমানিক 10,601,40,00,000 টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া এই প্ৰকল্পই উত্তৰ পূৰ্বাঞ্চলত ইউৰিয়াৰ ঘৰুৱা উৎপাদন ক্ষমতা বৃদ্ধি কৰিব। এই প্ৰকল্পই উত্তৰ পূৰ্বাঞ্চলৰ উপৰি বিহাৰ, পশ্চিমবংগ, উত্তৰ প্ৰদেশৰ পূব অংশ আৰু ঝাৰখণ্ডৰ ইউৰিয়াৰ বৰ্ধিত চাহিদা পূৰণত সহায় কৰিব। এই প্ৰকল্প ৰূপায়ণৰ ফলত উত্তৰ পূৰ্বাঞ্চলত কৰ্ম সংস্থাপনৰ প্ৰত্যক্ষ আৰু পৰোক্ষ সুযোগ সৃষ্টি হ'ব আৰু ইউৰিয়াৰ ক্ষেত্ৰত দেশৰ আত্মনিৰ্ভৰশীলতাৰ লক্ষ্য পূৰণত সহায় কৰিব। ৰাজ্যত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ বিতৰণৰ ক্ষেত্ৰত পূৰ্বতে উত্থাপিত দুৰ্নীতিৰ অভিযোগ নোহোৱা কৰি বৰ্তমানে নোপোৱা মানুহখিনিৰো বাসগৃহৰ তালিকা সুন্দৰ ব্যৱস্থাৰে প্ৰস্তুত কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে। কামৰূপ জিলাৰ পলাশবাৰীৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 3,88,358 হিতাধিকাৰীক গৃহ অনুমোদন পত্ৰ কেন্দ্ৰীয়ভাৱে বিতৰণৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এনে ব্যৱস্থাৰ অংশ হিচাপে বাসগৃহ নোপোৱা লোকৰ জৰীপ চলোৱাৰ বাবে কোনো ব্যক্তিৰ ঘৰলৈ জীৱিকা সখী নগলে বা প্ৰপত্ৰ পূৰণ নকৰিলে গাঁৱৰ যিকোনো লোকে ফটো তুলি আপলোড কৰিব পাৰিব। এতিয়াৰে পৰা ঘৰ লগা ব্যক্তিসকলে নিজে জিঅ' টেগিং কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কয়,
2011 চনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৰ্থ সামাজিক সমীক্ষা হৈছিল। 2018 চনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে জিঅ' টেগিঙৰ ব্যৱস্থা হৈছিল আৰু দুইটা ব্যৱস্থাৰ জৰিয়তে আমি 26 লাখ পৰিয়ালৰ নাম আমি তালিকাত সন্নিৱিষ্ট কৰিছিল। 20 লাখ লোকৰ ঘৰ দিয়া হ'ল বা ঘৰৰ নিৰ্মাণ কাম চলি আছে। আজি 3,88,000 পৰিয়ালক নতুনকৈ আমি প্ৰথম কিস্তিৰ ধন বেংক জৰিয়তে পঠোৱাৰ ব্যৱস্থা কৰি এই বছৰৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি আৰু 3 লাখ মানুহক ঘৰ দিম, যাতে 26 লাখৰ তালিকাখন সম্পূৰ্ণ হৈ যায়। ইয়াৰ পিছতো যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছো। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। 27 তাৰিখে এই অভিযানৰ সামৰণি পৰিব। 27ৰ পৰা 7 তাৰিখলৈকে ৰাইজে যাতে নিজেই যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে, তাৰ বাবেও আমি 26ৰ পৰা 7 তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম।
ৰাজ্য চৰকাৰে জনসাধাৰণৰ বাসগৃহৰ আৱশ্যকতা পূৰণত আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে সঠিক গৃহ নিৰ্মাণৰ সুবিধা সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰি আহিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে এপ্ৰিলৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত আৰু 3 লাখ হিতাধিকাৰীলৈ আৱাসগৃহ প্ৰদান কৰা হ'ব। ইতিমধ্যে 20 লাখ আৱাসগৃহ নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত মুঠ 26 লাখ বাসগৃহ প্ৰদান কৰা হ'ব। তেওঁ কয় যে অক্টোবৰৰ পৰা ৰাজ্যৰ প্ৰতিখন ৰেচন কাৰ্ডত বজাৰতকৈ প্ৰতি কিলোত 25 টকা কম মূল্যত দাইল আৰু চেনি আৰু 10 টকা কম মূল্যত নিমখ দিয়া হ'ব। তেওঁ লগতে কয় যে ৰাজ্যত বিহুৰ পাছত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 3ৰ পৰা 5 এপ্ৰিলৰ ভিতৰত এই নিৰ্বাচনৰ দিনবাৰ ঘোষণা কৰা হ'ব। ডঃ শৰ্মাই কয় যে মহিলা উদ্যমিতা আঁচনিৰ অধীনত 1 এপ্ৰিলৰ পৰা যোগ্য মহিলাসকলক 10,000 টকাকৈ প্ৰদান কৰা হ'ব আৰু এই ধনৰ সদ্ব্যৱহাৰ কৰা মহিলাসকলে 25,000 টকাকৈ লাভ কৰিব। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসো উপস্থিত থাকে। বিধানসভা সমষ্টি অনুসৰি গৃহ অনুমোদন পত্ৰ প্ৰদানৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু বিধায়কসকলে বিভিন্ন স্থানত কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ধেমাজি জিলাৰ তিনিওটা বিধানসভা সমষ্টিতে একোখনকৈ সভাৰ জৰিয়তে জিলাখনৰ মুঠ 4,225 গৰাকী হিতাধিকাৰীক গৃহ অনুমোদন পত্ৰ প্ৰদান কৰা হয়। মাজুলী সমষ্টিৰ অন্তৰ্গত বনগাঁও ৰংগমঞ্চত জিলা আয়ুক্তৰ উপস্থিতিত সমষ্টিটোৰ 463 গৰাকী হিতাধিকাৰীক অনুমোদন পত্ৰ দিয়া হয়। শিৱসাগৰৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 4,405 গৰাকী হিতাধিকাৰীক প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হয়। চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত 3,187 গৰাকী আৰু সোণাৰী সমষ্টিৰ 1,595 গৰাকী হিতাধিকাৰীক আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ অনুমোদন পত্ৰ বিতৰণ কৰা হয়। শোণিতপুৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ মুঠ 15,137 গৰাকী হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অনুমোদিত পত্ৰ বিতৰণ কৰা হয়। তামোলপুৰ জিলাৰ বৰনগৰত থকা তামোলপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত জিলা আয়ুক্তৰ উপস্থিতিত 1,196 গৰাকী হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ অনুমোদন পত্ৰ প্ৰদান কৰা হয়। মৰিগাঁও জিলাত 13,080 গৰাকী হিতাধিকাৰীক অনুমোদন পত্ৰ দিয়া হৈছে। জাগীৰোড সমজিলাৰ জাগীভকত গাঁৱৰ বিষ্ণুৰাভা বিহুতলী মঞ্চত আয়োজিত ৰাজহুৱা সভাত মন্ত্ৰী পীযুষ হাজৰিকাই সমষ্টিটোৰ 2,753 গৰাকী হিতাধিকাৰীক আৱণ্টন পত্ৰ আৰু মুখ্যমন্ত্ৰীৰ শুভেচ্ছা পত্ৰ প্ৰদান কৰে। মঙলদৈৰ গান্ধী মৈদানত আয়োজিত অনুষ্ঠানত বিধায়ক বসন্ত দাস আৰু জিলা আয়ুক্তৰ উপস্থিতিত দৰং জিলাৰ মঙলদৈ বিধানসভা সমষ্টিৰ 3,127 গৰাকী হিতাধিকাৰীৰ মাজত অনুমোদন পত্ৰ বিতৰণ কৰা হয়। কোকৰাঝাৰ খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত বড়ো স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থাকি কোকৰাঝাৰ বিধানসভা সমষ্টিৰ 1,144 গৰাকী হিতাধিকাৰীক অনুমোদন পত্ৰ বিতৰণ কৰে। একেদৰে চিৰাং জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 5,911 গৰাকী হিতাধিকাৰীক প্ৰথম কিস্তিৰ ধন বিতৰণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছে। বজালী জিলা প্ৰশাসনৰ অধীনত মুঠ 4,821 গৰাকী হিতাধিকাৰীৰ মাজত আজি গৃহ আবণ্টন পত্ৰ বিতৰণ কৰা হয়। অৱশ্যে আদৰ্শ নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ বাবে বকো ছয়গাঁও সমষ্টিত এই কাৰ্যসূচী অনুষ্ঠিত নহয়। অহা 2 এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মুঠ 107 গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন দাখিল কৰে। পৰিষদৰ অন্তৰ্গত মুঠ 37টা সমষ্টিৰ ভিতৰত গোৱালপাৰা জিলাৰ 20টা সমষ্টিৰ বাবে মুঠ 55 গৰাকী আৰু কামৰূপ জিলাৰ 16টা সমষ্টিৰ বাবে 52 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। এই নিৰ্বাচনত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে 30টাত আৰু বিজেপিয়ে 6টা সমষ্টিত প্ৰাৰ্থিত্ব দিছে। 17 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হয়। আজি বিয়লি 3 বজাত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়া সমাপ্ত হয়। আমাৰ কামৰূপৰ সংবাদদাতাই জনোৱা মতে কামৰূপ জিলাৰ অন্তৰ্গত হাহিম সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী সোণাৰাম ৰাভা আৰু খলিহাকোট পৰিষদীয় সমষ্টিত নগৰমল স্বৰ্গীয়াৰী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। জিলাখনৰ অন্তৰ্গত বাকী 14টা সমষ্টিত মুঠ 50 গৰাকী প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব। 2 এপ্ৰিলৰ পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ ভোটগ্ৰহণ কৰা হ'ব। 4 এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন 2 এপ্ৰিলত পৰিষদৰ অন্তৰ্গত অঞ্চলসমূহত সকলো চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান বন্ধ থাকিব। নেগচিয়েবল ইনষ্ট্ৰুমেণ্টছ আইনৰ অধীনত জাৰি কৰা নিৰ্দেশ অনুসৰি ভোটগ্ৰহণৰ দিনাখন সংশ্লিষ্ট অঞ্চলসমূহৰ সকলো বেচৰকাৰী কাৰ্যালয় ব্যৱসায়িক প্ৰতিষ্ঠান বেংক চাহ বাগিচা আদিতো দৰমহাসহ বন্ধৰ দিন ঘোষণা কৰা হৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
কেন্দ্ৰীয় চৰকাৰে 4টা আৰু 6টা লেনযুক্ত পথ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ বাবে অসমত 3,00,000 কোটি টকা ব্যয় কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ সন্দৰ্ভত অসম গণ পৰিষদৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সোধা প্ৰশ্নৰ উত্তৰত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি ৰাজ্যসভাত এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে এনে প্ৰকল্পৰ বাবে টোলৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰি আহিছে যদিও ৰাজ্যৰ সুবিধাৰ কথা বিবেচনা কৰি অকল 4টা লেনযুক্ত ঘাইপথৰ ক্ষেত্ৰতহে টোল ব্যৱস্থা প্ৰযোজ্য কৰা হৈছে। দৰং জিলাক দেশৰ ৰেল মানচিত্ৰত অন্তৰ্ভুক্ত কৰা সম্পৰ্কত দৰং ওদালগুৰি সাংসদ দিলীপ শইকীয়াই কালি নতুন দিল্লীৰ ৰেল ভৱনত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে আৰু দৰংবাসীৰ দীৰ্ঘদিনীয়া দাবী সন্দৰ্ভত মন্ত্ৰীগৰাকীক অৱগত কৰে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে দৰং জিলাক সংযোগ কৰি নতুন ৰেলপথ নিৰ্মাণৰ যাৱতীয় প্ৰস্তুতি সোনকালে আৰম্ভ কৰা হ'ব বুলি সাংসদগৰাকীক আশ্বাস দিয়ে। সাংসদ শইকীয়াই কালি নতুন দিল্লীত ৰেল বিভাগৰ ৰাজ্যমন্ত্ৰী ৰবনীত সিং বিট্টুকো সাক্ষাৎ কৰে। সাক্ষাৎকালত সাংসদগৰাকীৰ সৈতে মাজবাটৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আছিল। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগক সাংসদ দিলীপ শইকীয়াই জনোৱা অনুসৰি দৰং জিলাক ৰেল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বিষয়ত তেওঁ ইয়াৰ আগতে ৰেলমন্ত্ৰীগৰাকীক কেইবাবাৰো সাক্ষাৎ কৰিছে আৰু শীঘ্ৰে দৰংবাসীৰ বহুদিনীয়া আশা ফলৱতী হ'ব বুলি তেওঁৰ প্ৰত্যয় জন্মিছে। মিজোৰাম চৰকাৰে ৰাজ্যখনত মিজোৰাম সাৰ্বজনীন স্বাস্থ্যসেৱা আঁচনি নামেৰে এখন বৃহৎ আঁচনি প্ৰৱৰ্তন কৰিছে। মিপুই হেল্থ কেয়াৰ বুলি পৰিচিত এই আঁচনিৰ অধীনত মিজোৰাম চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালকে ধৰি সকলো শ্ৰেণীৰ পৰিয়ালে বছৰি 5,00,000 টকালৈকে নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব। এই আঁচনিখন আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সৈতে যুক্ত কৰা হ'ব আৰু বহি আৰু অন্তৰ্বিভাগ দুয়োধৰণৰ ৰোগীক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ'ব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লালদুৱামাই আজি বিধানসভাত এই আঁচনিৰ বিষয়ে ঘোষণা কৰি কয় যে এই বিনামূলীয়া সাৰ্বজনীন চিকিৎসা সেৱা ৰাজ্যখনৰ সকলো চৰকাৰী চিকিৎসালয় প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু মিজোৰাম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত ৰাজ্যৰ ভিতৰৰ আৰু বাহিৰৰ ব্যক্তিগত চিকিৎসালয়ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব আৰু 1 এপ্ৰিলৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ'ব। তিনিচুকীয়া নগৰত কেইগৰাকীমান ৰাজনৈতিক নেতাৰ উদ্যোগত বিহাৰ দিৱস উদযাপন কৰাৰ বিষয়ে বাতৰি প্ৰকাশৰ পাছত উজনি অসমৰ কেইবাটাও দল সংগঠনে ইয়াৰ বিৰোধিতা কৰাক লৈ নগৰখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমাৰ তিনিচুকীয়াৰ সংবাদদাতাই জনোৱা মতে ঐতিহাসিক মটক ৰাজ্যৰ ৰাজধানী বেংমৰা আৰু এতিয়াৰ তিনিচুকীয়া নগৰত বিহাৰ দিৱস আয়োজন কৰাৰ যুক্তিযুক্ততা নাই বুলি সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ টাই আহোম ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আদি কেইবাটাও সংগঠনে সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰিছে। তিনিচুকীয়াত বিহাৰ দিৱস কাৰ্যসূচী বাতিল কৰা হৈছে বুলি বাতৰিত প্ৰকাশ হৈছে যদিও এই সন্দৰ্ভত উদ্যোক্তাসকলে এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। আনহাতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমত বিহাৰ দিৱস উদযাপনৰ বিৰোধিতা কৰাৰ কোনো যুক্তিযুক্ততা নাই বুলি মন্তব্য কৰিছে। আজি পলাশবাৰীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে বিভিন্ন ৰাজ্যত যদি অসম দিৱস উদযাপন কৰাত বাধা নাই তেন্তে অসমত আন ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰাত কোনো বাধা থাকিব নোৱাৰে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক অৰুণিমাৰ পৰা।
জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নলবাৰীৰ গৰ্ডন চৰকাৰী হাইস্কুলৰ খেলপথাৰত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ যাতায়াতৰ বাবে বাছ সেৱা মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে এই বাছ সেৱা আৰম্ভ কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে নলবাৰী চহৰত যান বাহন ৰখাৰ সুবিধাৰ্থে হাজোৰোডৰ জিলিকনি চকত নৱনিৰ্মিত পাৰ্কিং জোনৰো উদ্বোধন কৰে। এই ব্যৱস্থাই নলবাৰী চহৰত যানজঁট দূৰ কৰাত সহায় কৰিব। বিশিষ্ট গৱেষক ভাষাবিদ নাহেন্দ্ৰ পাদুনক আজি শিৱসাগৰ জিলাৰ বৰ্ডিং খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়। মিচিং আগম কেবাঙে শ্ৰীপাদুনৰ দীৰ্ঘকালীন সাধনা আৰু অৱদানৰ স্বীকৃতিস্বৰূপে এই বঁটা আগবঢ়ায়। শিৱসাগৰ মহাবিদ্যালয়ত অসমীয়া বিভাগৰ মুৰববী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা বিদ্বানগৰাকীয়ে কেৱল বিদ্যায়তনিক ক্ষেত্ৰতে নহয় বৰং জাতীয় বৌদ্ধিক আৰু সাংস্কৃতিক জীৱনলৈ অমূল্য অৱদান আগবঢ়াই আহিছে। অনুষ্ঠানত সাহিত্যিক শিক্ষাবিদগৰাকীৰ জীৱন আৰু কৰ্মক সামৰি এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়। বিশিষ্ট শিক্ষাবিদ জ্যোতিপ্ৰসাদ শইকীয়াই এই গ্ৰন্থখন উন্মোচন কৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু উপস্থিত থাকে। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন আৰু উচ্চ প্ৰাথমিকৰ 5,550 শিক্ষক পদৰ বাবে কাইলৈৰ পৰা 11 এপ্ৰিললৈ নথি পৰীক্ষাৰ দিন ঘোষণা কৰিছে। সঞ্চালকালয়ে জাৰি কৰা জাননী অনুসৰি খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অতিথিশালাত কাইলৈৰ পৰা 29 মাৰ্চলৈ প্ৰথম পৰ্যায় আৰু 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষা কৰা হ'ব। নথি পৰীক্ষাৰ বাবে যোগ্য বিবেচিত 4,200 প্ৰাৰ্থীৰ নাম প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট www.dee.assam.gov.in আপলোড কৰা হৈছে। নথি পৰীক্ষাৰ সময়ত প্ৰাৰ্থীসকলে স্বপ্ৰত্যায়িত নথিৰ লগতে মূল নথিপত্ৰ আৰু আবেদনৰ প্ৰতিলিপি দেখুৱাব লাগিব। উল্লেখযোগ্য যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে 2023 বৰ্ষৰ ডিচেম্বৰত নিম্ন আৰু উচ্চ প্ৰাথমিকৰ এই 5,550 শিক্ষক পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। 26 আৰু 30 মাৰ্চত গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট এছ'চিয়েচনৰ ষ্টেডিয়ামত হ'বলগীয়া IPLৰ খেল দুখনৰ বাবে ষ্টেডিয়ামৰ সমীপৰ অস্থায়ী কাউণ্টাৰত টিকট বিক্ৰী হৈ আছে। কালিৰে পৰা টিকট কাউণ্টাৰত ছাত্ৰ ছাত্ৰীৰ বাবে 500 টকাত টিকট বিক্ৰী কৰা হৈছে। আজি দ্বিতীয় দিনা কাউণ্টাৰ খোলাৰ কিছু সময়ৰ পাছতে শিক্ষাৰ্থীৰ বাবে মুকলি কৰা 400 টিকটৰ বিক্ৰী সম্পূৰ্ণ হয়। কাইলৈ পুনৰ শিক্ষাৰ্থীৰ বাবে 200 টিকট বিক্ৰী কৰা হ'ব। টিকট ক্ৰয়ৰ বাবে শিক্ষাৰ্থীয়ে শিক্ষানুষ্ঠানৰ সঠিক প্ৰমাণপত্ৰ দেখুৱাব লাগিব। আনহাতে 30 তাৰিখৰ খেলখনৰ বাবে সাধাৰণ শ্ৰেণীৰ টিকটো অস্থায়ী কাউণ্টাৰত বিক্ৰী কৰা হৈছে। খেল দুখনৰ বাবে অনলাইন টিকট বিক্ৰী প্ৰায় শেষ হৈছে। নামৰূপ সাৰ কাৰখানাত বছৰি 12,70,000 মেট্ৰিক টন উৎপাদনক্ষম এমনিয়া ইউৰিয়া প্ৰকল্প স্থাপনৰ প্ৰস্তাৱত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 3,88,358 হিতাধিকাৰীক আনুষ্ঠানিকভাৱে গৃহ অনুমোদন পত্ৰ বিতৰণ। অসমত 4 আৰু 6 লেনযুক্ত পথ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ বাবে কেন্দ্ৰৰ 3,00,000 কোটি টকা ব্যয়ৰ পৰিকল্পনা। দৰং জিলাক দেশৰ ৰেল মানচিত্ৰত অন্তৰ্ভুক্ত কৰোৱাৰ উদ্দেশ্যে সাংসদ দিলীপ শইকীয়াৰ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ। আৰু গুৱাহাটীৰ বৰ্ষাপাৰাত হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ খেল দুখনৰ বাবে আজি দ্বিতীয় দিনাও কাউণ্টাৰত টিকট বিক্ৰী। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।